এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব 40% কৰাত অসম মন্ত্ৰী হোৱাৰ অনুমোদন। মন্ত্ৰীসভাৰ অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ সিদ্ধান্ত। ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰত সুৰাৰ দোকানৰ বাহিৰে আন সকলো দোকান পোহাৰ 24 ঘণ্টাই খোলা ৰখাত মন্ত্ৰীসভাৰ সেউ সংকেত। 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি। আৰু গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতাৰ ৰাজ্যিক হকী লীগ প্ৰতিযোগিতা আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অসম মন্ত্ৰীসভাই নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব 40% কৰাত অনুমোদন দিছে। এই প্ৰকল্পত ভাৰত চৰকাৰৰ 60% আৰু অসম চৰকাৰৰ 40% অংশীদাৰিত্ব থাকিব। কালি ডিব্ৰুগড়ত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰে। তেওঁ কয় যে 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰ ইউৰিয়া আৰু এমনিয়া উৎপাদন প্ৰকল্পটোৰ আধাৰশিলা স্থাপনৰ বাবে ছেপ্টেম্বৰ অথবা অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱা হ'ব। বৈঠকত অৰুণাচল প্ৰদেশত বাস কৰা কিন্তু অসমত স্থায়ী বাসস্থান বা পূৰ্বপুৰুষৰ সম্পৰ্ক থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক শৈক্ষিক উদ্দেশ্যত অসমত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত নিয়োজিত চিকিৎসাকৰ্মীসকলৰ ক্ষেত্ৰত নিয়মীয়া পদত নিযুক্তিৰ বাবে আবেদন দাখিলৰ বয়সৰ ঊৰ্ধসীমা নাথাকিব বুলি মন্ত্ৰীসভাই ঘোষণা কৰিছে। কামৰূপৰ চৰাইবাহা আৰু বঙাইগাঁৱৰ খৰাগাঁও প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ৰূপান্তৰ কৰিবলৈ কালি অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত অসমত সংৰক্ষিত বনাঞ্চল এলেকা 700 হেক্টৰলৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলত ব্যক্ত কৰে। এইবাৰৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱ কৰা ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানক ডিগ্ৰী প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। স্বাধীনতা আন্দোলনৰ শ্বহীদ নিধানুৰাম ৰাজবংশীক সন্মান জনাই মন্ত্ৰীসভাৰ বৈঠকত গোৱালপাৰা অসামৰিক চিকিৎসালয়ক শ্বহীদগৰাকীৰ নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডঃ শৰ্মাই কালিৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে অহা 31 মাৰ্চৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়ত স্বাস্থ্য আৰু সুস্থতা শিবিৰ আয়োজন কৰা হ'ব বুলিও ঘোষণা কৰে। ইয়াৰ লগতে মন্ত্ৰীসভাই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইনৰ সংশোধনীটো অনুমোদন জনায়। এই সংশোধনীয়ে পৰিষদীয় সমষ্টিৰ সংখ্যা পূৰ্বৰ 30ৰ পৰা 36লৈ বৃদ্ধি কৰিব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। চাহ বাগিচাত পথ নিৰ্মাণৰ বাবে 262 কোটি টকা কালিৰ বৈঠকে অনুমোদন জনায়। ইয়াৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অহা 29 আগষ্টৰ পৰা বছৰজোৰাকৈ আৰম্ভ কৰিবলৈ মন্ত্ৰীসভাই এখন উপ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ঐতিহাসিক ৰংঘৰ প্ৰাংগণৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবেও এখন সমিতি গঠন কৰিবলৈ কালিৰ বৈঠকত সিদ্ধান্ত লোৱা বুলি ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰত এতিয়াৰে পৰা 24 ঘণ্টাই দোকান পোহাৰ খোলা ৰাখিব পাৰিব। অৱশ্যে সুৰাৰ দোকান আৰু বাৰৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰযোজ্য নহ'ব বুলি ডঃ শৰ্মাই স্পষ্টকৈ জানিবলৈ দিয়ে।
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, চৰকাৰী নিয়মত নাথাকিব। কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈ দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। কিন্তু শ্ৰমিকক সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব, একেটা ষ্ট্ৰেছত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শ্বিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড়ত অৱস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ইতিপূৰ্বে অসম মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা ডিব্ৰুগড় কেন্দ্ৰিক সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত পৰ্যালোচনা কৰে। ডঃ শৰ্মাই মানকাটা পথত ৰেলৱে উড়ণ হেতু, পল্টন বজাৰ হৈ গ্ৰাহাম বজাৰৰ পৰা অতিথিশালালৈ পথৰ উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় সন্মিলন কক্ষ, অসম চিকিৎসা মহাবিদ্যালয়ত বহুমহলীয়া কৰ্মচাৰী আৱাসগৃহ নিৰ্মাণ আদি বিষয়সমূহ আলোচনা কৰি নিৰ্ধাৰিত সময়ত কামসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকখনত তেওঁ লোকনিৰ্মাণ, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, শক্তি, পঞ্চায়তৰ গ্ৰামোন্নয়ন, ৰাজহ আদি বিভাগৰ অধীনত চলি থকা আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ অগ্ৰগতিৰো বুজ লয়। শৈক্ষিক দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ড শৰ্মাই সমাগত শিক্ষাবৰ্ষৰ আৰম্ভণিতে শিক্ষাৰ্থীসকলে পাঠ্যপুথি লাভ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিদ্যাৰ্থী আৰু শিক্ষকৰ নিয়মীয়া উপস্থিতিৰো খতিয়ান লয়। স্বাস্থ্য বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ লগতে টীকাকৰণ অভিযান, প্ৰসূতি আৰু শিশুৰ মৃত্যুহাৰ আদি বিষয়ৰো তেওঁ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি, সংহত যান বাহন ব্যৱস্থাপনা প্ৰকল্প, ডিব্ৰুগড় আৰক্ষীৰ বিভিন্ন দিশ আদিৰো বুজ লয়। পৰ্যালোচনা বৈঠকখনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিমল বৰা আৰু প্ৰশান্ত ফুকনৰ লগতে প্ৰশাসনিক তথা বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আজি পিছবেলা হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ'ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ সংবাদদাতাক জনোৱা মতে এটা পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ে সম্ভেদ পোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলোবোৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক এই পৰীক্ষাৰ বাবে মনোনীত মূল মহাবিদ্যালয়ত কালিৰ ভিতৰত গণিত বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলাসমূহ জমা দিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলিও পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জানিবলৈ দিয়ে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতাৰ লগতে প্ৰশাসনৰ প্ৰস্তুতিও তুংগত উঠিছে। নিৰ্বাচন পৰ্যবেক্ষক অৰূপ কুমাৰ শৰ্মা আৰু কুলশ্ৰী নাথে কালি কামৰূপ জিলাৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। পৰ্যবেক্ষক দুগৰাকীয়ে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিত গণনা কক্ষ আৰু ষ্ট্ৰংৰুম পৰিদৰ্শন কৰাৰ উপৰি সুৰক্ষা ব্যৱস্থাৰো পৰ্যালোচনা কৰে। দুয়োগৰাকীয়ে কামৰূপৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ প্ৰক্ৰিয়াও নিৰীক্ষণ কৰে। গুৱাহাটী, তেজপুৰ আৰু শিলচৰত অচিৰেই ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ভাৰতীয় AI মিছনৰ অধীনত 3টা তথ্য আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগশালা স্থাপন কৰা হ'ব। ৰাজ্যত শিক্ষাৰ মান উন্নীতকৰণ, কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক গৱেষণা, বতৰৰ আগজাননী আদি কামত ব্যৱহাৰ কৰাৰ উপৰি এই প্ৰয়োগশালাকেইটাৰ জৰিয়তে ৰাজ্যৰ সকলো ITI, পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীক কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। বানপানীৰ আগতীয়া অনুমান, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক ব্যৱস্থাৰে কৃষি উৎপাদন বৃদ্ধি, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া ভাষাৰ অনুবাদ আদি সুবিধাৰ লগতে স্থানীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠান আৰু উদ্যমীসকলৰ বাবেও এই বিশেষ ব্যৱস্থা সহায়ক হ'ব বুলি আশা কৰা হৈছে। অসম সাহিত্য সভাই নিজাববীয়াকৈ এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰিছে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত কালি অনুষ্ঠিত এখন সভাত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে এই কথা সদৰি কৰে। অসমীয়া ভাষা শিক্ষণ সাধুকতা কথন শীৰ্ষক এটা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে শিশুসকলক অসমীয়া ভাষাটো শুদ্ধকৈ কবলৈ, লিখিবলৈ আৰু পঢ়িবলৈ উদগনি যোগাবলৈ এই বিদ্যালয়খন খোলা হ'ব বুলি মন্তব্য কৰে। কালি বিশ্ব সাধুকতা কোৱা দিৱসৰ অংশ হিচাপে অনুষ্ঠিত কাৰ্যসূচীটো ডঃ গোস্বামীয়ে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা কৰিবলৈ সভাই অন্যান্য কাৰ্যসূচীও গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ডঃ জ্যোতিৰেখা হাজৰিকাই অসমীয়া ভাষা কথন আৰু উচ্চাৰণত বিশেষ গুৰুত্ব দি এলানি প্ৰশিক্ষণ কাৰ্যসূচী বিদ্যালয়সমূহত আয়োজন কৰাৰ পোষকতা কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মূল বাতৰিসমূহত চকু ফুৰাওঁ আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত কালি দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত মন্ত্ৰীসভা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত, ছত্তীশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 30 জন নক্সালবাদী নিহত হোৱা আৰু AMC দেশৰ শ্ৰেষ্ঠ চিকিৎসা গৱেষণা বঁটা প্ৰদানৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পোৱা পৰিলক্ষিত হৈছে। দৈনিক অসম কাকতে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত 24 ঘণ্টাই দোকান পোহাৰ খোলা ৰখাৰ বাবে মন্ত্ৰীসভাই অনুমতি প্ৰদান কৰাৰ বাতৰি, নিশাও খোলা থাকিব দোকান পোহাৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। পৰীক্ষালৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিতৰ পৰীক্ষা পিছুৱাই দিবলগীয়া হোৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে ভাৰতত তথ্য প্ৰযুক্তি আইনৰ এটা নিৰ্দিষ্ট ধাৰাক লৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ব্যাখ্যাৰ বিৰুদ্ধে ইলন মাস্ক মালিকানাধীন সামাজিক মাধ্যম প্ৰতিষ্ঠান এক্স আদালতৰ দ্বাৰস্থ হোৱাৰ বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী ঐতিহ্য ৰংঘৰ সম্প্ৰতি অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি দৈনিক জনভূমি কাকতে অস্তিত্বৰ সংকটত ঐতিহাসিক ৰংঘৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অবৈধ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত দক্ষিণৰ 25 চলচ্চিত্ৰ তাৰকাৰ বিৰুদ্ধে তেলেংগানা চৰকাৰে গোচৰ ৰুজু কৰাৰ বাতৰিত প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে মাধ্যমিক শিক্ষা সঞ্চালকে কালি বিভিন্ন জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ প্ৰেৰণ কৰা নিৰ্দেশক লৈ সদৌ অসম সন্মিলিত শিক্ষক মৰ্চাই আশ্চৰ্য প্ৰকাশ কৰাৰ বাতৰি শিক্ষা হেতু এপত উপস্থিতি সঞ্চালকৰ নিৰ্দেশত বিপাঙত শিক্ষক শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মাৰ্কিন সামগ্ৰীত আৰোপিত শুল্ক কৰ্তন কৰিবলৈ ভাৰতক পুনৰ সকীয়াই দিয়া বুলি এটা বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ছত্তীশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 30 নক্সালবাদী নিহত হোৱাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা দৈনিক অগ্ৰদূত আদি কাকতেও একেটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি পোৱা আৰু অপৰাধৰ হাৰ হ্ৰাস পোৱা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। দ্য টাইমছ অব ইণ্ডিয়া কাকতে 6 এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত ইডেন গাৰ্ডেন্সত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলখন সুৰক্ষাজনিত কাৰণত গুৱাহাটীলৈ স্থানান্তৰিত কৰাৰ যো যাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি
যাওঁ। আমাৰ অলপতে ৰেলৱেৰ উড়ন সেতু সন্দৰ্ভত প্ৰচাৰিত বাতৰিত স্থান মানদাকাটা বুলি প্ৰকাশ হৈছে। প্ৰকৃততে মানকাটা হ'ব লাগে। অনিচ্ছাকৃতভুলৰ বাবে আমি দুঃখিত। পৰহিলৈ হ'বলগীয়া অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সহকাৰী গাণনিক বিষয়া পদৰ পৰীক্ষাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। জিলাখনত তেজপুৰৰ 3টা পৰীক্ষা কেন্দ্ৰ ক্ৰমে দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ'বলগীয়া লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাতত পৰিৱেশ প্ৰদূষণ নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে আগবঢ়াবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ ৰঞ্জুন তেৰণপি আৰু পৰিৱেশ কৰ্মী মুবিনা আক্তাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ, এয়াৰ নিউজ GHY আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তহবুল্লা হকী ষ্টেডিয়ামত কালিৰে পৰা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত জুনিয়ৰ আৰু ছাব জুনিয়ৰ উভয় শাখাতে 8টাকৈ দলে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰা দলসমূহৰ ভিতৰত নাহৰকটীয়া, ধেমাজি, বঙাইগাঁও, মাকুম, নগাঁও, শিলচৰ, ভেৰগাঁও আৰু তেজপুৰ আছে। অংশগ্ৰহণকাৰী দলসমূহক দুটা ভাগত ভাগ কৰা হৈছে আৰু গ্ৰুপৰ শীৰ্ষ দল দুটাই ছেমি ফাইনেলত খেলাৰ যোগ্যতা অৰ্জন কৰিব। জুনিয়ৰ শাখাৰ ফাইনেল 23 আৰু ছাব জুনিয়ৰ শাখাৰ ফাইনেল 26 মাৰ্চত খেলোৱা হ'ব। বতৰৰ বতৰা স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15.6 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অহা 24 ঘণ্টাত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাইকৈ বাতৰিকেইটা আকৌ এবাৰ। নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব 40% কৰাত অসম মন্ত্ৰীসভাৰ অনুমোদন। মন্ত্ৰীসভাৰ অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ সিদ্ধান্ত। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰত সুৰাৰ দোকানৰ বাহিৰে আন সকলো দোকান পোহাৰ 24 ঘণ্টাই খোলা ৰখাত মন্ত্ৰীসভাৰ সেউজ সংকেত। 2 এপ্ৰিলত হ'বলগীয়া ৰাভা অসম স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি। আৰু গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ প্ৰতিযোগিতা আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।